এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰাৰ বাবে ৰাজ্য চৰকাৰৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ প্ৰধানমন্ত্ৰীৰ কাইলৈ বৰজিয়াৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল ভৱন উদ্বোধন প্ৰশাসন ব্যৱস্থাত অধিক স্বচ্ছতা গতিশীলতা আৰু দায়বদ্ধতা নিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন জিলাত সুশাসন সপ্তাহৰ আয়োজন সংসদৰ শীতকালীন অধিৱেশন আজি অনিৰ্দিষ্টকাললৈ স্থগিত আৰু আহমেদাবাদত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেল টছত জিকি দক্ষিণ আফ্ৰিকাৰ ভাৰতক প্ৰথমে বেটিঙৰ বাবে আমন্ত্ৰণ। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰাৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি অন্যান্য মন্ত্ৰীসকলে প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া কাৰ্যসূচীসমূহৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গঢ়ি তুলিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ গুৱাহাটীত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। তেওঁ লগতে বৰজিয়াৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল উদ্বোধন কৰিব। এই টাৰ্মিনেলৰ উদ্বোধনে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ আন্তঃগাঁথনিৰ উপৰি যোগাযোগ ব্যৱস্থা উদ্যোগ বাণিজ্য আৰু পৰ্যটনকে ধৰি সৰ্বাংগীন উন্নয়ন ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। শ্ৰীমোদীয়ে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ সন্মানাৰ্থে দলীয় কৰ্মকৰ্তাসকলে ৰোড শ্বৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰাৰ পাছত বৰজিয়াৰত সম্বোধন কৰিবলগীয়া ৰাজহুৱা সভাৰ ভাষণ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিয়লি 3:45ৰ পৰা পোনপটীয়াকৈ প্ৰচাৰ কৰিব। এই অনুষ্ঠানত মহাবাহু শাখাৰ মিডিয়াম ৱেভ আৰু এফ এম বেণ্ডত প্ৰচাৰিত হোৱাৰ লগতে ৰাজ্যৰ আটাইবোৰ কেন্দ্ৰই ৰিলে কৰিব। আমাৰ বাতৰি বুলেটিনকে ধৰি কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠানসমূহ নিউজ অন AIR এপযোগে প্ৰচাৰিত হ'ব। শ্ৰীমোদীয়ে পৰহিলৈ গুৱাহাটীৰ নৌ পৰিবহণ টাৰ্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ কেইবাগৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা অৰ্থাৎ পৰীক্ষা সম্পৰ্কীয় বিষয় লৈ আলোচনা কৰিব। ইয়াৰ পাছত তেওঁ অসম আন্দোলনৰ অসম অমৰ শ্বহীদসকলৰ স্মৃতিত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰিব। তেওঁ লগতে 860গৰাকী বীৰ শ্বহীদক প্ৰণিপাত জনাই শ্বহীদ বেদীত পুষ্পাঞ্জলি অৰ্পণ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত 21 ডিচেম্বৰলৈ দৰ্শনাৰ্থীৰ বাবে শ্বহীদ স্মাৰক বন্ধ থাকিব। তদুপৰি কাইলৈ আৰু পৰহিলৈ গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী 3টা ঘাটৰ ফেৰী সেৱাও বন্ধ থাকিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গেট ৱে অফ গুৱাহাটী টাৰ্মিনেল পৰিদৰ্শন কৰি সকলো দিশ পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰীৰ বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত এয়া আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰা।
দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কাইলৈ বিয়লি প্ৰায় 3 বজাত প্ৰধানমন্ত্ৰীগৰাকী গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধন কৰিব। এই অনুষ্ঠানৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমবেত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীৰ আগমন উপলক্ষে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিমান বন্দৰত উপস্থিত হৈ সামগ্ৰিক ব্যৱস্থাৰ বুজ লয়। একেদৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই গুৱাহাটীৰ গেট ৱে টাৰ্মিনেলত আজি উপস্থিত হৈ পৰীক্ষা পে চৰ্চা অনুষ্ঠানৰ প্ৰস্তুতি তদাৰক কৰে। উল্লেখযোগ্য যে 21 ডিচেম্বৰৰ পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰহ্মপুত্ৰ নদীত অসমৰ 12খন জিলাৰ 25গৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা অনুষ্ঠানত অংশ ল'ব। ইয়াৰ পিছত পুৱা 9:45 বজাত পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ অসম আন্দোলনৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে নামৰূপলৈ ৰাওনা হ'ব। প্ৰধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি ইতিমধ্যে গুৱাহাটীৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।
শ্ৰীমোদী দেওবাৰে নামৰূপলৈ যাব আৰু তেওঁ নামৰূপ সাৰ কাৰখানাত নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে এখন জনসভাতো অংশ ল'ব। নামৰূপত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেডৰ বৰ্তমানৰ চৌহদত 10,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া চতুৰ্থটো সাৰ প্ৰকল্পই ৰাজ্যখনৰ অৰ্থনীতি শক্তিশালী কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। মন্ত্ৰী বিমল বৰাই আজি নামৰূপত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া জনসভাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।
আসাম ভেলী কেমিকেল ফার্টিলাইজার কেমিক্যাল কোম্পানি লিমিটেড আমার সমগ্র অসমখনের ঔদ্যোগিক ক্ষেত্র এটা নবতম সংযোজন। মাননীয় প্রধানমন্ত্রী নরেন্দ্র মোদী ডাঙরিয়ার বিশেষ তৎপরতার ফলত অসম সরকার অইল ইন্ডিয়া হার্ল আর এনএফএলর যুটিয়া উদ্যোগত এই কোম্পানি প্রতিষ্ঠা করা হয়েছে। 10,000 কোটি টাকা ব্যয় সাপেক্ষে এই উদ্যোগ 48 মাহর ভিতর কমিশনিংয়ের লক্ষ্য স্থির করা হয়েছে। আর এই উদ্যোগট স্থাপন হলে আমার পুরনি যে বিভিএফসিএল তার যুই শঙ্কা আমার এই বৃহত্তর অঞ্চল চলি আছিল, এই শঙ্কা নাইকিয়া হয়ে গেছে।
প্রধানমন্ত্রী নরেন্দ্র মোদীর কাইলৈ গুৱাহাটী আগমনৰ সময়ত যানজট নিয়ন্ত্ৰণৰ বাবে গুৱাহাটীৰ যান বাহন আৰক্ষীৰ উপ আৰক্ষী আয়ুক্তই এখন সংবাদমেল সম্বোধন কৰি সাধাৰণ লোকক কেইবাটাও পথ এৰি চলিবলৈ আহান জনাইছে। উপ আৰক্ষী আয়ুক্তগৰাকীয়ে বিশেষ পথ নিৰ্দেশনা নাথাকিলেও পাণবজাৰ ফাঁচীবজাৰ পথ, ৰিভাৰ ফ্ৰণ্টৰ পথ আৰু লখৰা বৰাগাঁও অঞ্চলৰ পথসমূহ এৰাই চলিবলৈ আহান জনাইছে। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ছোৱাত গুৱাহাটী মহানগৰীত গধুৰ বাহনৰ চলাচলত সম্পূৰ্ণৰূপে বাধা আৰোপ কৰা হৈছে। একে সময়তে যান বাহন আৰক্ষী বিষয়াগৰাকীয়ে বিমান যাত্ৰীসকলক কাইলৈৰ দিনটোত নিৰ্দিষ্ট সময়তকৈ আগতে বিমানবন্দৰলৈ আহিবলৈ অনুৰোধ জনাইছে। বিমানবন্দৰৰ টাৰ্মিনেল মুকলি অনুষ্ঠানৰ যান বাহনৰ নিয়ন্ত্ৰণৰ বাবে যান বাহন আৰক্ষীৰ বিষয়াগৰাকীয়ে গৰলৰ দিশৰ পৰা অহা বাহনসমূহ দ্বিতীয় ৰটাৰী পইণ্টত ৰখাবলৈ আৰু পুৰণি টাৰ্মিনেলৰ দিশৰ পৰা অহা বাহনসমূহ এছ অ এছ ভিলেজত ৰখাবলৈ আহান জনাইছে। লগতে আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি কাইলৈ প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত ভাগ ল'বলৈ অহা লোকৰ কেৱল প্ৰৱেশ পত্ৰ থকা বাহনসমূহে বিমানবন্দৰলৈ প্ৰৱেশৰ অনুমতি পাব। বিমানবন্দৰ মুকলিৰ পাছত প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিবলগীয়া জনসভাত প্ৰায় 1,20,000 লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে বুলি কৈ আৰক্ষী বিষয়াগৰাকীয়ে অনুষ্ঠানত অংশ লোৱা লোকক পানীৰ বটল, বেগ অনাত বাধা আৰোপ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
প্ৰশাসন ব্যৱস্থাত অধিক স্বচ্ছতা, গতিশীলতা আৰু দায়বদ্ধতা নিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন জিলাত সুশাসন সপ্তাহ অনুষ্ঠিত হৈছে। শোণিতপুৰ জিলাত আজিৰে পৰা 25 ডিচেম্বৰলৈ 5ম সুশাসন সপ্তাহৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত জনসাধাৰণৰ অভিযোগসমূহৰ খৰতকীয়া নিষ্পত্তিৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব। জিলাখনৰ চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু অন্যান্য বিভাগীয় কাৰ্যালয়ৰ চৌহদত বিশেষ অভিযোগ নিষ্পত্তি শিবিৰ অনুষ্ঠিত কৰি সমস্যাসমূহ সমাধানৰ প্ৰয়াস কৰা হ'ব। জিলা প্ৰশাসনে লগতে সেৱা হেতু পৰ্টেলত থকা আবেদনসমূহৰো শীঘ্ৰে সমাধান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। তদুপৰি বিগত 5 বছৰত শোণিতপুৰ জিলাত সুশাসনৰ ক্ষেত্ৰত গ্ৰহণ কৰা সফল পদক্ষেপ সন্দৰ্ভত বিশেষ কৰ্মশালা আয়োজনৰো ব্যৱস্থা কৰা হৈছে। সুশাসন সপ্তাহৰ অংশ হিচাপে হোজাই জিলাত অনুষ্ঠিত শিবিৰসমূহত কৃষি, মহিলা আৰু শিশু উন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, বেংকিং আদি বিভিন্ন বিভাগে প্ৰদান কৰা ৰাজহুৱা সেৱাসমূহৰ সুবিধা জনসাধাৰণে ল'ব পাৰিব। তেওঁলোকে লগতে নিজৰ অভিযোগ পঞ্জীয়ন কৰি ইয়াৰ সমাধান লাভ কৰিব পাৰিব। তামোলপুৰ জিলাৰ শ্ৰীমন্ত শংকৰদেৱ ৰাজহুৱা প্ৰেক্ষাগৃহত সুশাসন সপ্তাহ উপলক্ষে আয়োজিত কাৰ্যসূচীত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক কামসমূহত গুৰুত্ব আৰোপ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক আহান জনায়। কাৰ্যসূচীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, স্বাস্থ্য, অসম গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত উন্নয়নমূলক কাম কাজসমূহ সন্দৰ্ভত আলোচনা কৰা হয়। সংসদৰ শীতকালীন অধিৱেশন আজি অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হয়। ইয়াৰ লগে লগে 1 ডিচেম্বৰত আৰম্ভ হোৱা 19-দিনীয়া শীতকালীন অধিৱেশনৰ সামৰণি পৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সামৰণি ভাষণত কয় যে এইবাৰৰ অধিৱেশনত মুঠ 15খন বৈঠক অনুষ্ঠিত হয়। তেওঁ সকলো সদস্যকে সংসদৰ কাম কাজ নিয়াৰিকৈ পৰিচালনাত সহযোগিতা আগবঢ়োৱাৰ বাবে ধন্যবাদ জনায়। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে উচ্চ সদনৰ কাৰ্যক্ৰমণিকা প্ৰায় 72 ঘণ্টা চলে আৰু এইবাৰৰ অধিৱেশন ফলপ্ৰসূ হয় বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে সংসদৰ শীতকালীন অধিৱেশনত ঐতিহাসিক আৰু গণতান্ত্ৰিকভাৱে গুৰুত্বপূৰ্ণ উচ্চ পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়। এইবাৰৰ অধিৱেশনত লোকসভাত উত্থাপন কৰা 10খন বিধেয়কৰ 8খন গৃহীত হোৱাৰ লগতে ৰাজ্যসভাই 8খন বিধেয়কত অনুমোদন জনায়। নগাঁও জিলা প্ৰশাসনে আজি ধিং ৰাজহচক্ৰৰ অন্তৰ্গত গেৰেকনি গাঁৱৰ গেৰেকনি বিলত উচ্ছেদ চলায়। আৰক্ষী প্ৰশাসনৰ সহযোগত পুৱা 8 বজাৰ পৰা চলোৱা এই উচ্ছেদ অভিযানত গেৰেকনি বিলৰ চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে খন্দা পুখুৰীসমূহৰ মাটি দখলমুক্ত কৰা হয়। আমাৰ নগাঁও জিলাৰ সংবাদদাতাই জনোৱা মতে গেৰেকনি অঞ্চলৰ কিছুসংখ্যক লোকে বিলখনত পাৰ বান্ধি বৃহৎ পুখুৰী খান্দি বহু বছৰ ধৰি মাছৰ ব্যৱসায় কৰি আহিছিল। ইয়াৰ ফলত বিলখনৰ পাৰিপাৰ্শ্বিকতা বিপন্ন হোৱাৰ লগতে সমগ্ৰ অঞ্চলটোত কৃত্ৰিম বানৰ সৃষ্টি হৈ স্থানীয় ৰাইজৰ কৃষিকৰ্মৰ বিস্তৰ ক্ষতি হৈছিল। প্ৰশাসনে আজি এস্কেলেটৰৰ জৰিয়তে পুখুৰীৰ পাৰৰ বান্ধসমূহ ভাঙি পেলায়। বিলখন সম্পূৰ্ণৰূপে দখলমুক্ত নোহোৱা পৰ্যন্ত এই উচ্ছেদ অভিযান চলি থাকিব বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে শিল্পীসকলে ৰাজ্যৰ সাংস্কৃতিক ঐতিহ্যলৈ আগবঢ়োৱা অৱদানক স্বীকৃতি দি তেওঁলোকক সামাজিক সুৰক্ষা আৰু চিকিৎসাৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে শিল্পী স্বাস্থ্য বীমা আঁচনি ৰূপায়ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে এটা বিশেষ অনলাইন পৰ্টেল মুকলি কৰা হৈছে। 18-70 বয়সৰ শিল্পীসকলে www.filmfinance.assam.gov.in ৱেবছাইটত গৈ এই শিল্পী স্বাস্থ্য বীমা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। শিল্পীসকলে অহা 7 জানুৱাৰীৰ নিশা 12 বজাৰ ভিতৰত আবেদন কৰিব লাগিব। আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ নতুন 125 দিনীয়া নিয়োগ নিশ্চিত আঁচনি সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা আৰু অসম ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ডঃ দেৱজিৎ মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ পৰিকল্পনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু আন ধৰিব অৰুণিমা গোস্বামীয়ে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত কাৰ্বি আংলং জিলাৰ চামেলাংছ উন্নয়ন খণ্ডত ৰূপায়িত আঁচনি সন্দৰ্ভত খণ্ড উন্নয়ন বিষয়া জোনালী নাথৰ সৈতে হোৱা সাক্ষাৎকাৰটি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ কাৰ্বি আংলং জিলাৰ সংবাদদাতা কাংগুৰা সিংনাৰে। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
কামৰূপ জিলাৰ ডিচেম্বৰ মাহৰ উন্নয়ন সমিতিৰ এখন বৈঠক আজি জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত হয়। পূব গুৱাহাটী বন সংমণ্ডলৰ গড়ভাঙা বনাঞ্চলিক কাৰ্যালয়ৰ নাহৰপাম বনাঞ্চলত অনুষ্ঠিত এই বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, অমৃত সৰোবৰ, মহাত্মা গান্ধী এনৰেগা, APDCL আদিকে ধৰি বিভিন্ন বিভাগৰ অধীনত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লোৱা হয়। জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই আজিৰ বৈঠকতে বিভিন্ন বিভাগৰ জিলা পৰ্যায়ৰ মুৰববী বিষয়াসকলক তেওঁলোকৰ বিভাগৰ অধীনত চলি থকা বিভিন্ন উন্নয়নমূলক আঁচনি তথা প্ৰকল্পসমূহৰ কাম সময়মতে ৰূপায়ণ কৰিবলৈ সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অভিযান্ত্ৰিক সেৱা পৰীক্ষা 2025ত শিলচৰৰ বাৰিক নগৰৰ বিকাশ যাদৱে স্থান লাভ কৰিছে। এই পৰীক্ষাত সৰ্বভাৰতীয় ৰেংকিঙত বিকাশ যাদৱে 25 স্থান অধিকাৰ কৰিছে। ইয়াৰ পূৰ্বেও 2020 চনত অনুষ্ঠিত পৰীক্ষাত 39 নম্বৰ স্থান লাভ কৰি জলশক্তি মন্ত্ৰালয়ৰ অধীনৰ কেন্দ্ৰীয় জল আয়োগত সহকাৰী সঞ্চালক হিচাপে নিযুক্তি লাভ কৰিছিল। প্ৰায় 5 বছৰ পাছত অভিযান্ত্ৰিক সেৱাৰ পৰীক্ষাত পুনৰবাৰ অৱতীৰ্ণ হৈ বিকাশ যাদৱে এই সফলতা লাভ কৰা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিয়ে। ধেমাজি জিলাৰ বনাঞ্চলসমূহত নানান প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ আগমন ঘটিছে। জিলাখনৰ জোনাইৰ মাজেৰে বৈ যোৱা চিয়াং নৈ আৰু পবা বনাঞ্চলৰ দাঁতি কাষৰীয়া লালি চিয়াং নৈত শীতৰ এই সময়ছোৱাত নানান পৰিভ্ৰমী চৰাই দেখা পোৱা গৈছে। একেদৰে অসমৰ দ্বিতীয় বৃহৎ নদীদ্বীপ হিচাপে পৰিচিত কবু চাপৰিত বন ঘৰচীয়া ঘোঁৰাৰ মুক্ত বিচৰণে অঞ্চলটোত নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে। পৰিভ্ৰমী চৰাইৰ মনোমোহা সৌন্দৰ্য উপভোগ কৰিবলৈ জিলাখনৰ এই অঞ্চলসমূহলৈ ভালেসংখ্যক প্ৰকৃতিপ্ৰেমী আৰু চৰাই পৰ্যবেক্ষকৰ আগমন ঘটিছে বুলি আমাৰ ধেমাজিৰ সংবাদদাতাই জনাইছে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেল কিছু সময়ৰ পাছত আৰম্ভ হ'ব। ইতিমধ্যে দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি ভাৰতক প্ৰথমে বেটিঙৰ বাবে আমন্ত্ৰণ জনাইছে। ভাৰত সম্প্ৰতি শৃংখলাত 2-1 ফলাফলত আগবাঢ়ি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰাৰ বাবে ৰাজ্য চৰকাৰৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ। প্ৰধানমন্ত্ৰীয়ে কাইলৈ বৰ্জিয়াৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল ভৱন উদ্বোধন। প্ৰশাসন ব্যৱস্থাত অধিক স্বচ্ছতা, গতিশীলতা আৰু দায়বদ্ধতা নিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন জিলাত সুশাসন সপ্তাহৰ আয়োজন। সংসদৰ শীতকালীন অধিৱেশন আজি অনিৰ্দিষ্টকাললৈ স্থগিত আৰু আহমেদাবাদত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেল টছত জিকি দক্ষিণ আফ্ৰিকাৰ ভাৰতক প্ৰথমে বেটিঙৰ বাবে আমন্ত্ৰণ জনাইছে।